এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত ৰাজ্যৰ কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা। নামৰূপ সাৰ কাৰখানাত আজি প্ৰধানমন্ত্ৰীৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী। একত্ৰীকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি। অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। আৰু পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলৰ চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। ইয়াৰ পাছতে তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছতে নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিশ্বমানৰ এই প্ৰকল্পৰ উৎপাদন ক্ষমতা বছৰি 12,70,000 মেট্ৰিক টন আৰু ইয়াৰ পৰা প্ৰতিদিনে 2,200 মেট্ৰিক টন এমনিয়া আৰু 3,850 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য লোৱা হৈছে। 10,600 কোটি টকা ব্যয়েৰে 2030 চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগিক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাকৃতিক গেছৰ যোগান ধৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ মূল বজাৰসমূহ শক্তিশালী কৰি তোলা হ'ব। ইউৰিয়া প্ৰকল্প ৰূপায়ণৰ ফলত ভাৰতৰ ইউৰিয়া আমদানি হ্ৰাস পোৱাৰ লগতে অসম আৰু উত্তৰ পূবৰ ইউৰিয়াৰ প্ৰয়োজন পূৰণ হ'ব। এই প্ৰকল্পৰ আশে পাশে অৰ্থনৈতিক কাম কাজ বৃদ্ধি পোৱাৰ ফলত 300 প্ৰত্যক্ষ আৰু 600 পৰোক্ষ নিয়োগ সৃষ্টি হ'ব বুলি চৰকাৰী সূত্ৰই সম্ভাৱনা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ 11 বজাত অংশ ল'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই কাৰ্যসূচী সন্দৰ্ভত নামৰূপৰ পৰা এয়া আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈ।
ইতিহাস প্ৰসিদ্ধ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া ইউৰিয়া সাৰ প্ৰকল্পৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষন্তেক সময়ৰ পাছতে ভূমিপূজনৰ কাৰ্যসূচী সমাপন কৰিব। এই ভূমিপূজনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰে যুদ্ধ গতিৰে অতি তৎপৰতাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ডিব্ৰুগড় জিলাখনৰ অধীনৰ আটাইকেইগৰাকী মন্ত্ৰী, বিধায়কে দিন ৰাতি কৰি তেখেতসকলৰ নিজ নিজ দায়িত্ব পালন কৰাৰ লগতে দলীয় কৰ্মীসকলেও নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰায় 1.5 লাখ জনসাধাৰণৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ ভাষণ প্ৰদান কৰিব।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কালি বিয়লি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে বাঁহ আৰু কপৌফুলৰ আৰ্হিত এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে আয়োজিত জনসভাত দিয়া ভাষণত অসমৰ লুইতপৰীয়া ৰাইজক অসমীয়া ভাষাৰে সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে নতুন বিমান বন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।
কি আজ অসম আৰু পূৰ্বোত্তৰ হামাৰ ইস মিশন কা নেতৃত্ব কৰ ৰহে হ্যায়। হমনে এক্ট ইষ্ট পলিচি কে জৰিয়ে পূৰ্বোত্তৰ কো প্ৰাথমিকতা দি আৰু আজ হম অসম কো ভাৰত কে ইষ্টাৰ্ণ গেটৱে কে ৰূপ মে উভৰতা দেখ ৰহে হ্যায়। অসম ভাৰত কো আসিয়ান দেশো সে জোড়নে কে লিয়ে ব্ৰিজ কি ভূমিকা নিভা ৰহা। ये शुरुआत अभी बहुत आगे तक जाएगी और असम कई क्षेत्रों में विकसित भारत का इंजन बनेगा। साथियों, आज असम और पूरा नॉर्थ ईस्ट भारत के विकास का नया प्रवेश द्वार बन रहा है। मल्टी मॉडल कनेक्टिविटी के संकल्प ने इस क्षेत्र की दिशा और इसकी दशा दोनों बदली है।
এই অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেঞ্জাৰাপু ৰামমোহন নাইডুৱে নিজৰ ভাষণত অসম তথা উত্তৰ পূবৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু লোকজীৱনক প্ৰশংসা কৰি কয় যে উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্ৰধানমন্ত্ৰীয়ে দিগদৰ্শন কৰিছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে 2032 চনৰ ভিতৰত গুৱাহাটী বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল নিৰ্মাণৰ কথা বিবেচনা কৰিছে যদিও ৰাজ্যখনৰ প্ৰগতিৰ স্বাৰ্থত 2028 চনৰ ভিতৰতো এই টাৰ্মিনেল নিৰ্মাণ হ'ব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সৰুসজাৰ পৰা বশিষ্ঠ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা ৰোড শ্বত অংশ লোৱাৰ পাছত গুৱাহাটী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্য চৰকাৰে একত্ৰীকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক একত্ৰীকৰণ আৰু প্ৰাদেশিকীকৃতকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱনসমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰা নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। এই নীতি নিৰ্দেশনা অনুযায়ী একত্ৰীকৰণ আৰু স্থানান্তৰণৰ বাবে কোনো এখন বিদ্যালয় বন্ধ কৰি দিলে বিদ্যালয়খনৰ ভূমি বিদ্যালয় ব্যৱস্থাপনা সমিতি বা শিক্ষা বিভাগে ত্যাগ কৰা বুলি গণ্য কৰা হ'ব। জিলা আয়ুক্তই এনে ভূমি কোনো চৰকাৰী বিভাগ বা সংস্থাক আবণ্টন দিব পাৰিব। এনে ভূমি কোনো বেচৰকাৰী সংস্থা বা ব্যক্তিগত প্ৰতিষ্ঠানক আবণ্টনৰ প্ৰস্তাৱ দিবলগীয়া হলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আগতীয়া অনুমোদন বাধ্যতামূলক হ'ব। প্ৰতিখন জিলাতে একত্ৰীকৰণৰ পাছৰে পৰা অব্যৱহৃত হৈ থকা বিদ্যালয়সমূহৰ ভূমিসমূহৰ তদাৰক কৰাৰ বাবে এখন জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব। জিলা আয়ুক্ত এই সমিতিৰ অধ্যক্ষ আৰু বিদ্যালয় পৰিদৰ্শকসকল সদস্য সচিব হ'ব। অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় জীৱ জন্তু জিনীয় সমলবোৰৰ স্বীকৃতি লাভ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডঃ গালিবুজ্জামানৰ নেতৃত্বত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰকল্পৰ অধীনত চলোৱা প্ৰায় 25 বছৰীয়া গৱেষণাৰ অন্তত প্ৰধানকৈ বৰাক উপত্যকাত পোৱা নাগী হাঁহে এই স্বীকৃতি লাভ কৰিছে। পৰম্পৰাগতভাৱে কাছাৰ আৰু শ্ৰীভূমি জিলাত পোৱা এই হাঁহবিধে বছৰি প্ৰায় 150টাকৈ কণী পাৰে। ইপিনে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানীয়ে অসম পশু আৰু মৎস্য বিদ্যালয় কৰ্তৃপক্ষই চলোৱা গৱেষণাৰ ভিত্তিত ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিটোৱে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। সংসদত গৃহীত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত অংশ লৈ অৰ্থনীতিবিদ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ৰাজনৈতিক মত বিৰোধলৈ নগৈ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দল, প্ৰশাসন আৰু ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহান জনায়। ডঃ মহন্তই কয় যে এই বিধেয়কখনে জনসাধাৰণক 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব। পূৰ্বৰ আঁচনিৰ সময়ত সংঘটিত অনিয়ম দূৰ কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা প্ৰযুক্তিৰ সহায়ত স্বচ্ছতা ৰক্ষাৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
2024-25ত যেতিয়া কেগে এটা ৰিপৰ্ট দিছিল 193.67 কোটি টকা তাৰমানে হিচাপে নাছিল। গতিকে এনেধৰণৰ হিচাপ যাতে নহয় আৰু যিমান ধন আবণ্টন দিছিল যাক উদ্দেশ্য কৰি দিয়া হৈছিল কেৱল মাত্ৰ 8 শতাংশ মানুহে উপকৃত হৈছিল। গতিকে এনেধৰণৰ যাতে নহয় প্ৰপাৰ ইউটিলাইজেশ্যন হয় যিটো উদ্দেশ্যত ৰূপায়িত কৰা হয় গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ কাৰণে সেই উদ্দেশ্যত হোৱাৰ কাৰণে কিছু পৰিৱৰ্তন আহিছে।
অনুষ্ঠানত সাংবাদিক শ্ৰী কলিতাই কৃষক আৰু শ্ৰমিকসকল এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ স্থানীয় প্ৰশাসন বিশেষকৈ পঞ্চায়তসমূহক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আমি এটা চৰকাৰী আঁচনিৰ আণ্ডাৰত কামটো কৰিছোঁ বা নিয়োগ ৰোজগাৰৰ সুবিধাটো লাভ কৰিছোঁ। যদি সেইটো লাভ কৰে, যদি সেইটো লক্ষ্য হয়, তেতিয়াহ'লে কিন্তু নিৰ্ধাৰিত আঁচনিখন কিন্তু ৰূপায়ণত বাধা আহিব। আৰু যদি বাধা আহে তেতিয়াহ'লে বিকশিত ভাৰতৰ লক্ষ্যটো আমি উপনীত হ'ব নোৱাৰিম। আৰু তৃতীয়তে আমি যি অঞ্চলটোৰ সমস্যা, স্থানীয় সমস্যা আমি কিন্তু উপেক্ষা কৰা হ'ব। মই সেইকাৰণে দুয়োপক্ষকে আহ্বান জনাম, নিয়াৰিকৈ গোটেই দায়িত্বটো পালন কৰক আৰু এই আঁচনিখনে নিশ্চিতভাৱে ৰূপায়ণ হ'লে ইয়াত যিসমূহ ব্যৱস্থা আছে নিশ্চিতভাৱে এক যুগান্তকাৰী পদক্ষেপ হ'ব।
উল্লেখযোগ্য যে এই বিধেয়কখন দুয়োখন সদনে 18 ডিচেম্বৰত গৃহীত কৰে। বিধেয়কখনৰ জৰিয়তে চৰকাৰে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী গ্ৰাম্য উন্নয়ন পৰিকাঠামো গঢ়ি তুলিবলৈ বিচাৰিছে। বিশিষ্ট সুৰকাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী জে পি দাসক এই বছৰৰ মাখন দেৱান স্মাৰক বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ চানমাৰীত থকা আৰ্টিষ্ট গিল্ডত কালি অনুষ্ঠিত এখন সভাত বিশিষ্ট অভিনেতা দীনেশ দাসে শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে। বিগত 3 দশক ধৰি অসমৰ দুৰ্গত শিল্পী কলাকুশলীলৈ আৰ্থিক সাহায্য আগবঢ়াই অহা শিল্পী সাহায্য নিধিৰ সহযোগত নিধিৰ প্ৰতিষ্ঠাপক সম্পাদক মাখন দেৱানৰ স্মৃতিত তেওঁৰ পৰিয়ালে 1 জনকৈ শিল্পীলৈ এই বঁটা আগবঢ়াই আহিছে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত তথা ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত 4ৰ্থ ডিব্ৰুগড় গ্ৰন্থমেলাত কালি লেখক আৰু পাঠকৰ মাজত আড্ডা অনুষ্ঠিত হয়। অধ্যাপক ডঃ নিৰোদ গুহাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত কেইবাগৰাকীও লেখক আৰু পাঠকে অংশগ্ৰহণ কৰে। ভাৰত আজি ডুবাইত হ'বলগীয়া পুৰুষৰ 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 বজাত আৰম্ভ হ'ব। আয়ুষ মহাত্ৰে নেতৃত্বাধীন ভাৰতীয় দলটোৱে 9 নৱেম্বৰৰ বাবে খিতাপ দখলৰ অভিপ্ৰায়েৰে আজি খেলত অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ত ভাৰতে পাকিস্তানক পৰাজিত কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথম 2খন খেল বিশাখাপট্টনমত আৰু বাকী 3খন খেল তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালি বৰঝাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন, নামৰূপত এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন, ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টাকৈ হাতীৰ কৰুণ মৃত্যু আদি বাতৰিসমূহে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ পাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি অসমলৈ অহা প্ৰধানমন্ত্ৰীক হাজাৰ হাজাৰ লোকে ৰাজপথত আদৰণি জনায়। বিমানবন্দৰৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বহিষ্ঠলৈকে প্ৰধানমন্ত্ৰীৰ যাত্ৰাপথত বিজেপিৰ কৰ্মী সমৰ্থকে প্ৰধানমন্ত্ৰীগৰাকীৰ সমৰ্থনত ধনী দিয়াৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰেলপথ পাৰ হ'বলৈ লওঁতে কামপুৰ যমুনামুখ ৰেল ষ্টেচনৰ মাজৰ চাংজুৰাইত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ বাতৰিটো দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে এই বাতৰিটো অন্যান্য কাকতেও প্ৰকাশ কৰিছে। আজি নামৰূপত সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰাৰ লগতে 1.5 লাখ লোকক উদ্দেশি ভাষণ দিব। বৰঝাৰৰ নতুন টাৰ্মিনেল ভৱনৰ সমীপত 60 একৰ ভূমিত এৰ' হাব নিৰ্মাণ কৰা হ'ব। জানুৱাৰীত কাজিৰঙাত এলিভেটেড কৰিডৰ গেলেফু কোখৰাঝাৰ সংযোগে নতুন ৰেলপথ নিৰ্মাণৰ শুভাৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। দ্য চেণ্টিনেল কাকতে দেশৰ ভৱিষ্যত বিকাশত উত্তৰ পূৰ্বাঞ্চলে নেতৃত্ব দিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পন্নী বুছাৰা বিবিক পাকিস্তানৰ এখন আদালতে দুৰ্নীতিৰ গোচৰত কালি 17 বছৰৰ কাৰাদণ্ড বিহে। এই বাতৰি দি আছাম ট্ৰিবিউনৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ৰঙিয়াৰ ছাত্ৰ আৰিয়ান জিছানক ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ছাৰ্চ কলাবৰেশ্যনৰ অধীনত চলোৱা গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণাৰ বাবে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই স্বীকৃতি প্ৰদান কৰিছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ চিন্দিৰাণী ডেকা। গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ আবিলাক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিখনে মূলতঃ অনুবাদ অধ্যয়ন, পূৰ্বোত্তৰ ভাৰতৰ থলুৱা ভাষাসমূহৰ সংৰক্ষণ, বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰত সহযোগিতামূলক গৱেষণা কাৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ এই 4টা দিশত গুৰুত্ব আৰোপ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়া বৈ থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰাত ডাঠ কুঁৱলী আৱৰি ৰাখিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা, নামৰূপ সাৰ কাৰখানাত আজি প্ৰধানমন্ত্ৰীৰ এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী, একত্ৰীকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি, অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিলৈ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু পুৰুষৰ 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।